ইয়ুব ২৬ অধ্যায়। ইয়ুবৰ উত্তৰ। তেতিয়া ইয়ুবে পুনৰাই উত্তৰ কৰি ক'লে, তুমি দুৰ্বলক বৰ সহায় কৰিলা, আৰু বল নথকা বাহুক বৰ নিষ্ঠাৰ কৰিলা, আৰু জ্ঞানীহীনক বৰ পৰামৰ্শ দিলা, আৰু মূল কথা বৰ ভালকৈ বুজালা। তুমিনো কাৰ আগত কথা ক'লা, কাৰ নিশ্বাসনো তোমাৰ মুখৰ পৰা ওলাল? বিলদদে উত্তৰ কৰি ক'লে, যিসকল সম্পত্তি মৃত, অৱহেলিত, উদ্বিগ্ন, যিসকলে জলসমূহৰ তলত নিৰ্বাস কৰে, তেওঁ আগত চিউল অনাবৃত আৰু বিনাশৰ ঠাই ঢাকনি নাই। তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তৰ কৰে আৰু পৃথিৱীক শূন্যত ওলোমাই থয়। তেওঁ নিজৰ ঘন মেঘত জল বন্ধ কৰে, তথাপি জলৰ ভৰত মেঘ নাফাটে। তেওঁ পূৰ্ণিমাৰ চন্দ্ৰৰ মুখ ঢাকি দিয়ে আৰু তাৰ ওপৰত তেওঁ মেঘ বিস্তাৰ কৰে। যি ঠাইত আন্ধাৰ আৰু পোহৰ লগ লাগিছে, সেই ঠাইকে তেওঁ সীমা কৰি সমুদ্ৰৰ ওপৰত চক্ৰাকাৰ ৰেখা আঁকে। তেওঁ ধমকিত আকাশমণ্ডলৰ স্তম্ভবোৰ কঁপে আৰু বিচ্যুতি হয়। তেওঁ নিজৰ পৰাক্ৰমেৰে সাগৰকো আস্ফালন কৰায় আৰু নিজ বুদ্ধিৰে ৰাহাবক দুখৰ দুখৰ কৰে। তেওঁ আত্মাৰ দ্বাৰাই আকাশমণ্ডল বিভূষিত হয় আৰু তেওঁৰ হাতে পলাই যোৱা নাগটোক খুচি মাৰিলে। চোৱা, এইবোৰ তেওঁ কাৰ্যবোৰৰ কণিকা মাথোন, আৰু আমি তেওঁ বিষয়ে কেনে সৰু ফুচফুচনি শুনিছো, কিন্তু তেওঁ পৰাক্ৰমৰ গৰ্জন কোনে বুজিব পাৰে?